Ella a Cagbaní. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' হাৰ 25.5 হ্ৰাস কৰিছে। আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা 104% প্ৰতিশুল্ক আজিৰে পৰা কাৰ্যকৰী হৈছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো 26% প্ৰতিশুল্ক কাৰ্যকৰী হৈছে। নেপালৰ কাঠমাণ্ডুত আজি বিমষ্টেকৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্ৰদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শতিকা শতিকা ধৰি জৈন সম্প্ৰদায়ে সৰলতা, সংযম আৰু বহনক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ প্ৰচেষ্টা আৰু সফলতা অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ কয় যে গোলকীয় প্ৰতিষ্ঠানসমূহে নিজৰ লগতে আনৰো পথ মুকলি কৰা ভাৰতৰ প্ৰগতিৰ বাবে দেশখনলৈ আশাৰে বাট চাই আছে। বিষয়টোক জৈন আদৰ্শৰে ৰচিতা হোৱাই শ্ৰীমোদীয়ে কয় যে পাৰস্পৰিক সহযোগিতাৰে জীৱন আগবাঢ়ে। তেওঁ কয় যে এনেধৰণৰ দৃষ্টিভংগীৰ বাবেই ভাৰতৰ প্ৰতি বিশ্বৰ আকাংক্ষা বৃদ্ধি পাইছে আৰু দেশে নিজৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। শ্ৰীমোদীয়ে অধিক স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু আনকো এনে কৰিবলৈ উৎসাহ যোগাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। নৱকাৰ মহামন্ত্ৰৰ আদৰ্শ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে জড়িত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণ, মাতৃৰ নামত এটা গছপুলি ৰোপণ, পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, ঘৰুৱা পৰ্যটন, জৈৱিক খেতি, সুস্থ জীৱনশৈলী, যোগাভ্যাস আৰু ক্ৰীড়া তথা দুখীয়া লোকক সহায়ৰ 9টা সংকল্প ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় ইতিহাস আৰু আধ্যামিক যাত্ৰাত জৈন ধৰ্মৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জৈন সাহিত্য ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ ভেটিস্বৰূপ। পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক জলবায়ু পৰিৱৰ্তনৰ বিপৰ্যয়ৰ বিষয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে নতুন ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সুযোগৰ অন্বেষণত ব্ৰতী হৈছে আৰু বিশ্বক আধ্যামিকতাৰ পথ প্ৰদৰ্শন কৰিছে। বিকশিত ভাৰতৰ দৃষ্টিভংগী সম্পৰ্কে মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিকশিত ভাৰতৰ অৰ্থ উন্নয়নৰ লগতে ঐতিহ্যৰ বিকাশ বুলি অভিহিত কৰে। বিদেশৰ পৰা ঘূৰাই অনা 20গৰাকীৰো অধিক তীৰ্থংকৰৰ মূৰ্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উন্নত ভাৰতে নিজৰ সংস্কৃতিৰো বিকাশ সাধন কৰিবলৈ লৈছে। শ্ৰীমোদীয়ে ভালেমান গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ ক্ষতি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এনে সমস্যাৰ জোৰা মৰাৰ বাবে চৰকাৰে শীঘ্ৰে জ্ঞান ভাৰত অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে 108খনৰো অধিক দেশৰ পৰা অহা জনসাধাৰণৰ সৈতে আধ্যামিক প্ৰাৰ্থনা নৱকাৰ মহামন্ত্ৰ জপ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBI ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ 25.5 হ্ৰাস কৰিছে। RBIয়ে বিগত 5 বছৰত এইবেলি একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে ছজনীয়া মুদ্ৰানীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সৰ্বসন্মতিক্ৰমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্ৰানীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্ৰানীতি অনুযায়ী ষ্টেণ্ডিং ডিপজিট ফেচিলিটি অৰ্থাৎ বাণিজ্যিক বেংকসমূহক কোনোধৰণৰ অতিৰিক্ত বন্ধকী অবিহনে ৰাহি হোৱা ধনৰাশি জমা থোৱাৰ সুবিধাৰ হাৰ 5.75% হৈছে। একেদৰে মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি অৰ্থাৎ বেংকসমূহৰ বাবে ৰেপ' হাৰতকৈ উচ্চ হাৰত ধাৰে লোৱা ধনৰ সুদৰ হাৰ আৰু বেংক ৰেট অৰ্থাৎ বাণিজ্যিক বেংকসমূহলৈ দিয়া ঋণৰ বাবদ লোৱা সুদৰ হাৰ 6.25% হৈছে। RBIৰ গৱৰ্ণৰগৰাকীয়ে কয় যে মুদ্ৰানীতি কমিটীয়ে 2025-26 বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান পূৰ্বৰ 6.7%ৰ পৰা 6.5% হ্ৰাস কৰিছে। তেওঁ কয় যে 2025-26 বৰ্ষত খুচুৰা মুদ্ৰাস্ফীতি 4% হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে 7 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা মুদ্ৰানীতি কমিটীৰ বৈঠকৰ আজি সামৰণি পৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা 104% প্ৰতিশুল্ক আজিৰে পৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউচ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ 26% শুল্ক আজিৰে পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ 3 তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত 46%, টাইৱানৰ সামগ্ৰীৰ ওপৰত 32%, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত 25%, জাপানৰ সামগ্ৰীৰ ক্ষেত্ৰত 24% আৰু ইউৰোপীয় সংঘৰ ওপৰত 20% শুল্ক ঘোষণা কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই প্ৰতিশুল্ক চীনৰ অৰ্থনীতিৰ ক্ষেত্ৰত মুখ্যম আঘাত হ'ব পাৰে বুলি আশংকা কৰা হৈছে, যিয়ে বেইজিঙৰ বিকাশ 2.4% পইণ্টলৈ হ্ৰাস কৰিব পাৰে। বাৰ্ষিক 5% বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা চীনৰ অৰ্থনীতি এই প্ৰতিশুল্ক নীতিৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে বুলিও আশংকা কৰা হৈছে। আমেৰিকাৰ প্ৰতিশুল্ক নীতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে চৰকাৰে যোৱা ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ক্ষেত্ৰত কাম কৰি আছে। এই ক্ষেত্ৰত ভাৰতৰ আমেৰিকাৰ সৈতে যিসমূহ সিদ্ধান্ত লোৱা হৈছিল সেই সকলোবোৰ সঠিক দিশেৰে পৰিচালিত হৈ আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এসপ্তাহ পূৰ্বে আমেৰিকাৰ সচিব মাৰ্কো ৰুবিঅই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে শুল্ক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে দুয়োখন দেশে ন্যায্য আৰু সুষম বাণিজ্য আগবঢ়াই নিবলৈ দৃঢ় প্ৰতিজ্ঞ। নেপালৰ কাঠমাণ্ডুত আজি বিমষ্টেকৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়েনপো য়োনটেন ফুনচুৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত বিমষ্টেকৰ সদস্যভুক্ত 7খন ৰাষ্ট্ৰৰ 3খনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষিমন্ত্ৰীসকলে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিছে। নেপালৰ কৃষি আৰু পশুধন মন্ত্ৰী ৰামনাথ অধিকাৰীয়ে এই বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত কৃষিৰ মহত্ব আৰু প্ৰত্যাহ্বান তথা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত ব্ৰিটেইন বিনিয়োগকাৰী ঘূৰণীয়া মেজবেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2032 বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলিও উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 18 ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 219 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 201 ৰাণহে কৰিবলৈ সমৰ্থ হয়। একেদৰে ইডেন গাৰ্ডেনছত অনুষ্ঠিত কালিৰ আন এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কলকাতা নাইট ৰাইডাৰ্ছক 4 ৰাণত পৰাস্ত কৰে। কলকাতাই 239 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 234 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 3 উইকেটৰ বিনিময়ত 238 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' হাৰ 25 আধাৰ পইণ্ট হ্ৰাস কৰিছে। আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা 104% প্ৰতিশুল্ক আজিৰে পৰা কাৰ্যকৰী হৈছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো 26% প্ৰতিশুল্ক কাৰ্যকৰী হৈছে। নেপালৰ কাঠমাণ্ডুত আজি বিমষ্টেকৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি আবেলি 3 বজাত।